প্ৰথম চমুৱেল 2 অধ্যায়। হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক'লে, মোৰ মনে যিহুৱাত আনন্দ কৰিছে, মোৰ শক্তি যিহুৱাত মোৰ গৰ্ব হৈছে। শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক'ব পৰা হৈছোঁ, কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ। যিহুৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই। আমাৰ যিহুৱাৰ সদৃশ্য কোনো হিলা নাই। তোমালোকে অহংকাৰেৰে পুনৰ কথা নক'বা, তোমালোকৰ মুখৰ পৰা দৰ্প কথা নোলাও, কিয়নো যিহুৱা সৰ্বজ্ঞানী ঈশ্বৰ হয়। তেওঁ দ্বাৰাই কাৰ্যবোৰ তজুত জোখা হয়। বীৰসকলৰ ধনু ভঙা হ'ল, উজুতি খোৱাসকলক বলৰূপ টঙালিৰে বন্ধা হ'ল। তৃপ্ত হোৱাসকলে আহাৰৰ বাবে কাম কৰিব লগা হ'ল, ভোকত থকাসকলৰ খাদ্যৰ অভাৱ নহ'ল। সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকাজনী নিখকটীয়া হৈ গ'ল। যিহুৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিউললৈ নমাই আৰু পুনৰাই তোলে। যিহুৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে। তেওঁ নিকীন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দমৰ পৰা দৰিদ্ৰজনক উঠায়। তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে। কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহুৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে। তেওঁ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব, আৰু কোনো মানুহে নিজৰ বলেৰে জিকিব নোৱাৰিব। যিহুৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ'ব। তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বৰ্জ্য ধ্বনি কৰিব। যিহুৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেওঁৱেই তেওঁৰ ৰজাক শক্তি দিব আৰু নিজ অভিষিক্তজনক উচ্চ স্থানলৈ নিব। তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ'ল, কিন্তু তেওঁৰ সন্তান চমুৱেলে এলি পুৰোহিতৰ সাক্ষাতে যিহুৱাৰ পৰিচৰ্যা কৰিবলৈ ধৰিলে। এলিৰ পুতেকসকলৰ অসৎ কাৰ্য আৰু তাৰ ফল। এলি পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহুৱাক ভয় নকৰিছিল। এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল। কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙ সিজাওঁতে পুৰোহিতৰ দাসে এডাল তিখুল হাতত লৈ আহে, আৰু লোহাৰ পাত্ৰত বা কেৰাহীত বা কেটলিত খোচ মাৰি দিয়ে। তাতে সেই তিখুলত যিবোৰ মঙ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই তিখুলডালেৰে সৈতে লৈ যায়। ইজৰাইলৰ যিমান লোক চিলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে। তাৰ পৰিৱৰ্তে তেল পুৰাৰ পূৰ্বে পুৰোহিতৰ দাস আহি বলিদান দিয়াৰ জনক কয়, পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙ নলয়, কিন্তু কেঁচা মঙহে ল'ব। কিন্তু মানুহজনে যদি তেওঁ কয়, প্ৰথমে তেলখিনি পুৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল'ব, তেতিয়া তেওঁ কয়, নহয়, এতিয়াই মোক দে, নিদিলে বলেৰে ল'ম। সেয়েহে যিহুৱাৰ দৃষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ'ল, কিয়নো সেই ডেকাসকলে যিহুৱাৰ নৈবেদ্য সেৱজ্ঞান কৰিছিল। সেই সময়ত চমুৱেলে সন সূতাৰ এফুট বস্ত্ৰ পিন্ধি যিহুৱাৰ পৰিচৰ্যা কৰি আছিল। তাৰ উপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল। এলিয়ে ইলকানাক আৰু তেওঁ ভাৰ্যাকো আশীৰ্বাদ কৰি ক'লে, যিহুৱাৰ অনুগ্ৰহত পোৱা সন্তানটিক যিহুৱালৈ উৎসৰ্গ কৰাৰ বাবে এই সন্তানৰ সলনি যিহুৱাই তোমাক এই ভাইজাৰ পৰা পুনৰ সন্তান দিয়ক। তাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গ'ল। জিহুৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল'ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমুৱেল জিহুৱাৰ সাক্ষাতে বৃদ্ধি হ'ল। সেই সময়ত এলি অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইজৰাইললৈ কৰা তেওঁ পুতেকহঁতৰ কুব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে। তেতিয়া তেওঁ সিহঁতক ক'লে, তোমালোকে এনে কৰ্ম কিয় কৰিছা হওক, কিয়নো আটাই মানুহৰ মুখে মুখে মই তোমালোকৰ কুকৰ্মৰ কথা শুনিছো। হে মোৰ বোপাহঁত, তোমালোকে শুনা, তোমালোকে এনে কৰ্ম নকৰিবা, কিয়নো মই যি কথা শুনিছো সেয়ে ভাল নহয়। তোমালোকে জিহুৱাৰ লোকসকলক আজ্ঞা লংঘন কৰাইছা হওক। কোনো এজন মানুহে যদি মানুহৰ অহিতে দুখ কৰে তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব, কিন্তু কোনোৱে যদি জিহুৱাৰ বিৰুদ্ধে পাপ কৰে তেন্তে তেওঁ পৰীক্ষে কোনে অনুৰোধ কৰিব। তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে, কিয়নো জিহুৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে। কিন্তু চমুৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ'ল। জিহুৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহপ্ৰাপ্ত হ'ল। তাৰ পাছত ঈশ্বৰৰ এজন ব্যক্তিয়ে এলিৰ ওচৰলৈ আহি তেওঁ ক'লে, জিহুৱাই এই বাৰ্তা দিছে, যি সময়ত তোমাৰ পিতৃ মিছৰত ফৰুণৰ বংশৰ অধীনত আছিল সেই সময়ত মই তেওঁলোকক দৰ্শন দিয়া নাছিলোনে? তাৰ উপৰিও মোৰ পুৰোহিত হ'বলৈ, মোৰ যজ্ঞবেদী প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফুট বস্ত্ৰ পিন্ধিবলৈ ইজৰাইলৰ আটাই ফৈদৰ পৰা মই তেওঁ মনোনীত কৰা নাইনে? আৰু ইজৰাইলৰ সন্তানসকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাইনে? সেয়ে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইজৰাইলৰ লোকসকলৰ সকলো উপহাৰৰ আগভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেইবাবে তুমি মোতকৈ নিজ সন্তানসকলক কিয় অধিক আদৰ কৰিছা? সেইকাৰণে ইজৰাইলৰ ঈশ্বৰ জিহুৱাই কৈছে, তোমাৰ বংশই আৰু তোমাৰ পিতৃবংশই মোৰ সাক্ষাতে সদায় থাকিব। কিন্তু এতিয়া জিহুৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওক, কিয়নো মোক মৰ্যাদা কৰোতাসকলক মই মৰ্যাদা কৰিম, কিন্তু মোক তুচ্ছ কৰোতাসকলক হেয়জ্ঞান কৰা হ'ব। চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃবংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধ লোক নাথাকিব। এনে সময় আহিছে, মই যি ঠাইত বাস কৰোঁ তুমি সেই ঠাইত অমংগল দেখিবা, কিন্তু ঈশ্বৰে ইজৰাইলক দিয়া মংগলৰ অৰ্থে তোমাৰ বংশত কেতিয়াও কোনো বৃদ্ধ নহ'ব। আৰু মই মোৰ যজ্ঞবেদীৰ পৰা তোমাৰ বংশৰ কেৱল এজনক দূৰ নকৰিম, সি তোমাৰ চকু দুৰ্বল কৰিবলৈ আৰু তোমাৰ মনত বেজাৰ জন্মাবলৈহে থাকিব। আৰু তোমাৰ বংশত জন্ম গ্ৰহণ কৰা সকলো লোকৰ যৌৱনৰ অৱস্থাতে মৃত্যু হ'ব। ইয়াৰ চিনস্বৰূপে তোমাৰ দুজন পুত্ৰ হফনি আৰু পিনহাসলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একেদিনাই মৃত্যু হ'ব। আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম, তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব, আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম। তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা যোৱা কৰিব, আৰু তোমাৰ বংশৰ মাজৰ অৱশিষ্ট থকা প্ৰতিজনে আহি এডোখৰ ৰূপ আৰু এটা পিঠাৰ কাৰণে তেওঁ আগত প্ৰণিপাত কৰি ক'ব, বিনয় কৰোঁ, মই যেন এডোখৰ পিঠা খাবলৈ পাওঁ, সেইবাবে অনুগ্ৰহ কৰি কোনো পুৰোহিত পদৰ বাবে মোক নিযুক্তি দিয়ক।